ذلكم الله ربكم لا إله إلا هو خالق كل شيء فاعبدوه وهو على كل شيء وكيل.
তেৱেই আল্লাহ তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৱেই সকলো বস্তুৰ স্ৰষ্টা, এতেকে তোমালোকে কেৱল তেওঁৰে ইবাদত কৰা, তেওঁৱেই সকলো বস্তুৰ তত্ত্বাৱধায়ক।